24 ঘণ্টাৰ ৰাজ্যৰ পাগ মুখ্যতঃ হোৱাৰ সূচনা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানৰে ঘন কুঁৱলী অতি ঘন কুঁৱলী দৃশ্যমান হৈছে। দেখিবা সৰ্বনিম্ন দৃশ্যমান দূৰতা খোৰ্ধাৰে 30 মিটৰ ৰেকৰ্ড কৰা হৈছে। সেইপৰি নয়াগড়ৰ মতে 40 মিটৰ দৃশ্যমান দূৰত ৰৈছে। উভয় টুইন চিটি যে ৰৈছে কটক ভুৱনেশ্বৰৰে আজি ঘন কুঁৱলী দৃশ্যমান ৰৈছিল, যোনটোকি দৃশ্যমান দূৰতা পাখাপাখি 100 মিটৰ ৰৈছিল। তাৰ সৈতে কেতবা স্থানৰে 50 মিটৰ মতে দৃশ্যমান দূৰতা ৰৈছিল। সৰ্বনিম্ন ৰাতিৰ তাপমাত্ৰা সমতল অঞ্চলৰ মধ্যৰে ফুলবাণীৰে 9.5 ডিগ্ৰী চেলচিয়াছ এবং পাহাড়িয়া অঞ্চলৰ মধ্যৰে কোৰাপুটৰে 8 ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল। বৰ্তমান কোনো নিৰ্দিষ্ট পানীপাগৰ প্ৰভাৱ নাই, কিন্তু আমাৰ বায়ু চলাচলৰ নিষ্ক্ৰিয়তা যোন ৰৈছে নিৰ্মল আকাশ আৰু জলীয়বাষ্পৰ মাত্ৰা অধিক ৰৈছে। ৰাজ্যৰ বিভিন্ন জিলাৰে ঘন কুঁৱলী দৃশ্যমান হোৱাৰ সম্ভাৱনা ৰৈছে। তেওঁ আগামী তিনিদিন যায় কিছু জিলাৰে ঘন কুঁৱলী সম্ভাৱনা ৰৈছে, যোনটাকি দৃশ্যমান দূৰতা 200 মিটৰ কম ৰ তেণু যাতায়াতৰে অসুবিধা সম্ভাৱনা ৰৈছিল। মুখ্যতঃ লক্ষ্য কৰা যায় য়েল' ৱাৰ্ণিং জাৰি কৰা যায়। তাৰ সৈতে আমাৰ যোন ৰ 5 আৰু 6 তাৰিখে যোন 2 দিন ৰৈছে, উত্তৰ আভ্যন্তৰ ওড়িশাৰ কিছু জিলাৰে হালুকা বৰ্ষা ৰহাৰ সম্ভাৱনা ৰৈছে। 5 তাৰিখে আমি যদি দেখিবা আমাৰ ৰৈছে যোনটাকি সুন্দৰগড়, কেন্দুঝর, ময়ূৰভঞ্জ আৰু 6 তাৰিখে ঝাৰসুগুড়া, সুন্দৰগড়, কেন্দুঝর, ময়ূৰভঞ্জ এই জিলাগুড়িকৰে গোটেই দুটি স্থানৰে হালুকা বৰ্ষাৰ সম্ভাৱনা পূৰ্বানুমান জাৰি কৰা যায়। এবং বৰ্তমান যিহেতু কোনো নিৰ্দিষ্ট পানীপাগৰ প্ৰভাৱ নাই, বায়ু চলাচলৰ বিশেষ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। ৰাতিৰ তাপমাত্ৰা আগামী 4-5 দিন যায় বিশেষ পৰিৱৰ্তন হ'ব নাই। এবং এই যে সময় মধ্যৰে ৰাতিৰ তাপমাত্ৰা অনেক স্থানৰে স্বাভাৱিক তুলনাত 2-3 ডিগ্ৰী যায় অধিক ৰহাৰ সম্ভাৱনা ৰৈছে। এবং আসন্তকালি টুইন চিটিৰে মধ্যে তাপমাত্ৰা সামান্য 16-17 ডিগ্ৰী মধ্যে ৰহিব ৰাতিৰ তাপমাত্ৰা। তাৰ সৈতে কিছু অঞ্চলৰে আংশিক কুঁৱলী ৰহাৰ মধ্যে সম্ভাৱনা পূৰ্বানুমান জাৰি কৰে।